পাচনি কর্ম অধ্যায় দুই। পঞ্চাশ দিনিয়া পর্ব উপস্থিত হলত তেওঁবিলাক সকলোৱে একেলগে এঠাইত গোট খাই আছিল। সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা আকাশমতে আহি যি ঘৰত তেওঁবিলাক বহি আছিল সেই গোটেই ঘৰযোৰ এতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিভা ওলাই বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত হৈ থাকে। তাতে তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ আত্মাই কবলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ দিছে। সেই সময়ত আকাশৰ তলত থকা সকলো জাতিৰ মাজৰ পৰা অহা ভক্ত যিহুদীবিলাক জিৰচালেমত বাস কৰি আছিল। সেই শব্দ হলত লোকসমূহ গোট খাল আৰু প্ৰতিজনে নিজৰ নিজৰ ভাষাৰে শিষ্যবিলাকে কথা কোৱা শুনি বিচুৰ্তি হ'ল আৰু সকলোৱে আচৰিত আৰু বিস্ময় মানি ক'লে,
চোৱা, যিবিলাকে কথা কৈছে এই সকলোবিলাক গালিলিয়া লোক নহয়নে? তেনেহ'লে আমি কেনেকৈ প্ৰতিজনে নিজ নিজ জন্মদেশীয় ভাষাৰ কথা শুনিছো? পাৰ্থিয়া, মাদিয়া আৰু এলমিয়া লোক আৰু মিচপটেমিয়া, জিহুদিয়া, কাপ্পদকিয়া, পণ্ট, এছিয়া, ফৰুগিয়া, পাম্ফুলিয়া, মিচৰ আৰু লুবিয়া দেশত থকা কুৰিনীৰ ওচৰৰ অঞ্চলত বাস কৰা লোক আৰু প্ৰবাস কৰা ৰোমিয়া লোকৰ জিহুদী আৰু জিহুদী ধৰ্ম লোৱা লোক, ক্ৰিটিয়া আৰু আৰবীয় লোক, যি আমি আমাৰ নিজৰ নিজৰ ভাষাৰে এওঁবিলাকে ঈশ্বৰৰ মহৎ কৰ্মৰ কথা কোৱা শুনি আছো।
এইদৰে সকলোৱে বিস্ময় মানি সন্দেহ কৰি পৰস্পৰে কোৱা কুই কৰি ক'লে,
ইয়াৰ অৰ্থ কি?
কিন্তু আন কোনো কোনোৱে উপহাস কৰি ক'লে,
সোৱাদ ৰেখাৰহাৰে এওঁবিলাক মতলীয়া হৈছে।
তেতিয়া পিতৰে এঘাৰজনৰ সৈতে থিয় হৈ বৰকৈ মাত লগাই তেওঁবিলাকক ক'লে,
হে জিহুদীবিলাক, হে আটাই জিৰচালেম নিবাসী, তোমালোকে ইয়াকে জানিবা হওক আৰু মোৰ কথালৈ কাণ পতা হওক, কিয়নো তোমালোকে যেনে ভাবিছা তেওঁবিলাক তেনে মতলীয়া নহয়। কাৰণ এতিয়া দিনৰ নমান বজা সময়হে হৈছে, কিন্তু এই বিষয়ে জুৱেল ভাৱবাদীয়ে কৈছিল, ঈশ্বৰে কৈছে শেষৰ দিনা গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকী দিম, তাতে তোমালোকৰ ল'ৰা ছোৱালীয়ে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ ডেকাবিলাকে দৰ্শন পাব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু সেই কালত মই মোৰ দাস দাসীবিলাকৰ ওপৰত মোৰ আত্মা বাকী দিম, তাতে তেওঁলোকে ভাৱবাণী প্ৰচাৰ কৰিব, আৰু ওপৰত থকা আকাশত অদ্ভুত লক্ষণ, তলত থকা পৃথিৱীটো নানাচিন, অৰ্থাৎ তেজ, জুই আৰু ধোঁৱাৰে মেঘ দেখো, আৰু প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন নৌৱাওঁতেই সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যায়, আৰু যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পায়। হে ইছৰাইলীয়া মানুহবিলাক, এই কথা শুনা, নাচৰতীয়া যীচু পৰাক্ৰম কাৰ্য, অদ্ভুত লক্ষণ আৰু চিনবোৰৰ দ্বাৰাই তোমালোকতকৈ ঈশ্বৰৰ পৰা প্ৰমাণিত মনুষ্য, তেওঁৰ দ্বাৰাই ঈশ্বৰে তোমালোকৰ মাজত সেই সকলো কাৰ্য কৰিলে, তাক তোমালোকে নিজেই জানি আছা, সেইজনাকেই ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা আৰু পূৰ্ব জ্ঞান অনুসাৰে শোধাই দিয়া হলত তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি বধ কৰালা, কিন্তু ঈশ্বৰে তেওঁক মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰি পুনৰাই তুলিলে, কিয়নো তেওঁৰ মৃত্যুবন্ধনত থকা অসাধ্য, কাৰণ তেওঁৰ বিষয়ে ডায়ুদে কৈছিল, মই প্ৰভু সদায় মোৰ সন্মুখত দেখিলোঁ, মই নলৰিবলৈ তেওঁ মোৰ সোঁফালে থাকে, এতেকে মোৰ মন আনন্দিত আৰু মোৰ জিভা উল্লাসিত হয় আৰু মোৰ শৰীৰো আশাযুক্ত হৈ বিশ্ৰাম কৰিব, কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিবা আৰু তোমাৰ পবিত্ৰজনাক ক্ষয় পাবলৈ নিদিবা, তুমি মোক জীৱনৰ পথ জনাবা আৰু তোমাৰ সন্মুখত মোক আনন্দেৰে পূৰ কৰিবা। হে ভাইসকল, পিতৃকুলপতি ডায়ুদৰ কথা তোমালোকৰ আগত স্পষ্টকৈ ক'ব পাৰোঁ যে তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা, আৰু তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে, কিন্তু তেওঁ ভাৱবাদী হৈ আৰু তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ ঈশ্বৰে শপত খাই তেওঁৰ আগত যে অংগীকাৰ কৰিছিল তাকে জানি ভাবি ঘটনালৈ চাই খ্ৰীষ্টৰ এই পুনৰুত্থানৰ বিষয়ে ক'লে যে তেওঁক পৰলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰে ক্ষয় নাপালে, সেই যীচুকে ঈশ্বৰে পুনৰাই তুলিলে তাৰ সাক্ষী আমি সকলো আছো, এতেকে তে ঈশ্বৰৰ সোঁহাতেৰে ওখ পদ পায় আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পায়, তোমালোকে যিহকে দেখি শুনি আছা তাকে তেওঁ বাকী দিলে। কিয়নো তাইয়ুদে স্বৰ্গলৈ উঠা নাই। কিন্তু তেওঁ নিজে এই কথা ক'লে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰোঁ মানে মোৰ সোঁহাতে বহি থাক। এইকাৰণে যি যীচুক তোমালোকে ক্ৰুচত দিলা, তেওঁক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। ইছৰাইলৰ সকলো মানুহে ইয়াক নিশ্চয়কে জানো।
এই কথা শুনি তেওঁবিলাকৰ হৃদয় বিন্ধাত তেওঁবিলাকে পিতৰ আৰু আন পাচনিবিলাকক ক'লে,
হে ভাইসকল, আমি কি কৰিম?
তাতে পিতৰে তেওঁবিলাকক ক'লে,
তোমালোকৰ পাপমোচনৰ অৰ্থে মন পালতোৱা আৰু যীশুখ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা, তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা। কিয়নো তোমালোকলৈ আৰু তোমালোকৰ সন্তানবিলাকলৈ আৰু দূৰৈত থকা যিমান লোকক আমাৰ প্ৰভু পৰমেশ্বৰে নিমন্ত্ৰণ কৰিব, সেই সকলোলৈকো এই প্ৰতিজ্ঞা আছে।
ইয়াত বাজেও তেওঁ আন ভালেমান কথাৰে সাক্ষ্য দিলে আৰু তেওঁবিলাকক উদগাই ক'লে,
এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা।
তেতিয়া তেওঁবিলাকে তেওঁৰ কথা গ্ৰাহ্য কৰিলে, তেওঁবিলাক বাপ্তাইজিত হ'ল। তাতে সেইদিনাই 3000 মানুহ তেওঁবিলাকৰ লগত লগ লগোৱা হ'ল আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। তাতে সকলো মানুহৰ ভয় লাগে আৰু পাচনিবিলাকৰ হতুৱাই অনেক অদ্ভুত লক্ষণ আৰু চিন দেখুওৱা হ'ল আৰু বিশ্বাস কৰা সকলোবিলাকে একেলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ৰাখিলে আৰু তেওঁবিলাকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বেছি যাৰ যি প্ৰয়োজন সেইদৰে সকলোকে বাতি দিলে। তাতে সকলোৱেই একে মনেৰে নিতৌ নিতৌ ধৰ্মধামলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি আনন্দৰে আৰু হৃদয়ৰ সৰলতাৰে খোৱা বোৱা কৰি ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে।